এয়া আকাশবাণী। বাতৰি সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিৰোধী সাংসদসকলে বিভিন্ন বিষয় লৈ হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে লোকসভা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। ৰাজ্যসভাত আজি ভাৰতীয় বন্দৰ বিধেয়ক 2025 গৃহীত হয়। উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰক্ষেপিত NDA প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল CP ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। চীনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৱাং ই আজি দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে আৰু কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে 2035 চনৰ ভিতৰত কাৰ্যক্ষম ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰ স্থাপন আৰু 2040 চনৰ ভিতৰত চন্দ্ৰপৃষ্ঠলৈ মানৱ অভিযান প্ৰেৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰিছে। বিৰোধী সাংসদসকলে বিভিন্ন বিষয় লৈ হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে লোকসভা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ 2 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্টেইন তথা মহাকাশচাৰী শুভাংশু শুক্লাক লোকসভাৰ সকলো সদস্যৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীবিৰলাই কয় যে কেপ্টেইন শুভাংশু শুক্লাই এক্সিমিঅ' মিছন 4ৰ অধীনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস কঢ়িয়ায়। ইয়াৰ পাছতে তেওঁ 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰী হিচাপে শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা আৰু মহাকাশ অভিযানৰ গুৰুত্বপূৰ্ণ অৱদান সন্দৰ্ভত এটা বিশেষ আলোচনাত সকলো সদস্যকে অংশগ্ৰহণ কৰিবলৈ আহান জনায়। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আলোচনাত ভাগ লয়। ইয়াৰ পাছত সদনৰ দায়িত্বত থকা সদস্য দিলীপ শইকীয়াই এই বিষয়ে আলোচনাৰ সময়ত প্ৰতিবাদৰত সাংসদসকলক নিজ আসনলৈ উভতি যোৱাৰ বাবে বাৰে বাৰে আহ্বান জনায় যদিও বিৰোধী সাংসদসকলে প্ৰতিবাদ অব্যাহত ৰখাত দিনটোৰ বাবে সদন স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দিনৰ 12 বজাত সদন প্ৰথমবাৰৰ বাবে মিলিত হোৱাৰ পাছত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে জনবিশ্বাস ব্যৱস্থাৱলী সংশোধনী বিধেয়ক 2025 উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে জীৱন ধাৰণ আৰু ব্যৱসায় পৰিচালনাত সুচল হোৱাকৈ আস্থানিৰ্ভৰ প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। সদনে ইয়াৰ পাছতে এই বিধেয়কখন সদনৰ বিশেষ সমিতিলৈ পৰৱৰ্তী পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিবলৈ প্ৰস্তাৱ গৃহীত কৰে। এই সমিতিখনে সংসদৰ পৰৱৰ্তী অধিৱেশনৰ প্ৰথম দিনটোতে প্ৰতিবেদন দাখিল কৰে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি লোকসভাত ভাৰতীয় প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2025 উত্থাপন কৰে। বিৰোধী সাংসদসকলে বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ সন্দৰ্ভত হুলস্থূলীয়া পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকাত অধ্যক্ষই দিনৰ 2 বজালৈ সদন স্থগিত ঘোষণা কৰে। ইয়াৰ আগেয়ে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ লগে লগে বিৰোধী পক্ষৰ সদস্যসকলে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ প্ৰতিবাদকাৰী সদস্যসকলক সাৱধান কৰি দি কয় যে প্ৰতিবাদৰ নামত চৰকাৰী সা সম্পত্তি নষ্ট কৰিলে তেওঁলোকৰ বিপক্ষে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। দেশৰ জনসাধাৰণে তেওঁলোকক কল্যাণমূলক বিষয়সমূহ উত্থাপন কৰাৰ বাবে সংসদৰ সদস্যসকলক নিৰ্বাচন কৰিছে যদিও সদস্যসকলে সদনৰ কাম কাজত ব্যাঘাত জন্মাই এই উদ্দেশ্য বিঘ্নিত কৰিছে বুলি অধ্যক্ষই মত প্ৰকাশ কৰে। অধ্যক্ষৰ বাৰম্বাৰ আহ্বানৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত সদন দিনৰ 12 বজালৈ স্থগিত ৰখা হয়। ৰাজ্যসভাত আজি ভাৰতীয় বন্দৰ বিধেয়ক 2025 গৃহীত হয়। এই বিধেয়কে বৃহৎ বন্দৰসমূহৰ লগতে ৰাজ্যৰ সামুদ্ৰিক বৰ্ডৰ প্ৰতিষ্ঠা আৰু ইয়াৰ সবলীকৰণ, বন্দৰ খণ্ডৰ উন্নয়ন আৰু ৰাজ্যিক সামুদ্ৰিক উন্নয়ন পৰিষদৰ আন্তঃগাঁথনি বিকশাই তোলাৰ লগতে প্ৰদূষণ, দুৰ্যোগ, জৰুৰীকালীন সুৰক্ষা, দিশ নিৰ্ণয়, বন্দৰৰ তথ্য আদি আহৰণৰ সুবিধা প্ৰদান কৰিব। এই বিধেয়কে লগতে বন্দৰৰ লগত জড়িত বিভিন্ন বিবাদসমূহ মীমাংসা আৰু ইয়াৰ লগত জড়িত বিষয়সমূহ চোৱা চিতা কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। এই বিধেয়কৰ সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই বিধেয়কখন অতি উল্লেখযোগ্য কাৰণ ইয়াৰ ফলত সকলো উপকূলীয় ৰাজ্য আৰু ইয়াৰ লগতে জড়িত সংশ্লিষ্ট পক্ষক ই সামৰি ল'ব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অচিৰেই ভাৰত বিশ্বৰ সামুদ্ৰিক মানচিত্ৰত উল্লেখযোগ্য দেশ হিচাপে পৰিগণিত হ'ব। অচিৰেই ভাৰত বিশ্বৰ তৃতীয় অৰ্থব্যৱস্থাৰ দেশ হিচাপে পৰিগণিত হ'ব বুলি মন্তব্য কৰি কয় যে এই ক্ষেত্ৰত এই মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰক্ষেপিত NDA প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল CP ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে ৰাষ্ট্ৰপতি পদৰ এন ডি এ প্ৰাৰ্থী শ্ৰীৰাধাকৃষ্ণক শুভেচ্ছা জনাই কয় যে শ্ৰীৰাধাকৃষ্ণনে দীৰ্ঘদিনীয়া জনসেৱা আৰু বিভিন্ন ক্ষেত্ৰত অভিজ্ঞতাই ভাৰতক বহু পৰিমাণে সমৃদ্ধ কৰিব। শ্ৰীমোদীয়ে এতিয়াৰ দৰেই শ্ৰীৰাধাকৃষ্ণক নিষ্ঠা আৰু সংকল্পৰে সৈতে জাতিৰ হকে সেৱা আগবঢ়াই যোৱাৰ বাবে আশা প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চীনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৱাং ই আজি দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ আমন্ত্ৰণত তেওঁ ভাৰতলৈ আহিছে। ভ্ৰমণকালত চীনৰ মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা তথা ভাৰতৰ বিশেষ প্ৰতিনিধি অজিত ডোভালৰ সৈতে ভাৰত চীন সীমান্তৰ সন্দৰ্ভত 24 সংখ্যক বিশেষ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতেও তেওঁ দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি 2035 চনৰ ভিতৰত কাৰ্যক্ষম ভাৰতীয় অন্তৰিক্ষ কেন্দ্ৰ স্থাপন কৰা আৰু 2040 চনৰ ভিতৰত ভাৰতে চন্দ্ৰপৃষ্ঠলৈ মানৱ অভিযান প্ৰেৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে। তেওঁ কয় যে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এনেধৰণৰ অভিযানে বিশেষ গুৰুত্ব প্ৰদান কৰিব। লোকসভাত আজি 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰীৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ আৰু মহাকাশ অভিযানৰ গুৰুত্বপূৰ্ণ অৱদান সন্দৰ্ভত এটা বিশেষ আলোচনাত অংশগ্ৰহণ কৰি তেওঁ এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ ঐতিহাসিক অভিযানৰ সফলতাক প্ৰশংসা কৰিছে। তেওঁ কয় যে ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাৰ এই সফলতাক লৈ সমগ্ৰ দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। বিগত 11 বছৰত কেন্দ্ৰীয় চৰকাৰে মহাকাশ খণ্ডৰ বাবে কৰা কাম কাজ সমূহৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মহাকাশ খণ্ডত ভালেমান সংস্কাৰ সাধন কৰা হৈছে। ডঃ সিঙে কয় যে ব্যক্তিগত খণ্ডৰ বাবেও মহাকাশ খণ্ড মুকলি কৰি দিয়া হৈছে আৰু এই ক্ষেত্ৰত উদ্ভাৱন আৰু গৱেষণাই প্ৰসাৰ লাভ কৰিছে। তেওঁ কয় যে ভালেমান ষ্টাৰ্টআপে মহাকাশ খণ্ডত কাম কৰি আছে। অপাৰেচন সিন্দুৰৰ সময়ত মহাকাশ আৰু প্ৰযুক্তি বিভাগে আগবঢ়োৱা ভূমিকাৰ কথা উল্লেখ কৰি কয় যে এই অভিযানত ব্যৱহাৰ কৰা প্ৰযুক্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ কাৰ্যকালত বিকশাই তোলা হৈছে। ডঃ সিঙে ভাৰতীয় অৰ্থব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত মহাকাশ খণ্ডই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি উল্লেখ কৰে। তেওঁ এই আলোচনাৰ সময়ত বিৰোধী সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ কথাত অসন্তুষ্টি প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে আজি নিশা আলোচনাত মিলিত হোৱাৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাছিয়াৰ সৈতে যুদ্ধৰ অৱসান ঘটাব বুলি দোহাৰিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ইউৰোপীয় সংঘৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ সৈতে হোৱাইট হাউছত ট্ৰাম্পক সাক্ষাৎ কৰিব। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আজি ফোন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী আলাক্সাত অলপতে মিলিত হোৱা সন্দৰ্ভত তেওঁক অৱগত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে ইউক্ৰেইনৰ সৈতে সংঘাত শান্তিপূৰ্ণভাৱে অৱসান হোৱাৰ ক্ষেত্ৰত আহ্বান জনাই আহিছে আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ধৰণৰ সমৰ্থন আগবঢ়াব। শ্ৰীমোদীয়ে কয় যে অনাগত দিনত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁ এই ক্ষেত্ৰত মত বিনিময় কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। বিৰোধী সাংসদসকলে বিভিন্ন বিষয় লৈ হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে লোকসভা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। ৰাজ্যসভাত আজি ভাৰতীয় বন্দৰ বিধেয়ক 2025 গৃহীত হয়। উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰক্ষেপিত এন ডি এ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। চীনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৱাং ই আজি দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে আৰু কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে 2035 চনৰ ভিতৰত কাৰ্যক্ষম ভাৰতীয় অন্তৰিক্ষ কেন্দ্ৰ স্থাপন আৰু 2040 চনৰ ভিতৰত চন্দ্ৰপৃষ্ঠলৈ মানৱ অভিযান প্ৰেৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।